এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম চৰকাৰৰ খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনৰ অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰে। বিগত বছৰৰ আজিৰ দিনটোতে নতুন দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ সন্মিলনত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। এই উপলক্ষে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰত টাই আহোমৰ পৰম্পৰাগত ৰীতি নীতি অনুসৰি বানফি অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰ্ষপূৰ্তি অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, যোগেন মোহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে এই অঞ্চলৰ যুৱক যুৱতীসকলকো আৰ্থিকভাৱে সবল হোৱাৰ পথ মুকলি কৰিব বুলি পৰিবহণ মন্ত্ৰী যোগেন মোহনে প্ৰকাশ কৰে। 1999 চনৰ কাৰ্গিল যুদ্ধক সোঁৱৰি আজি দেশজুৰি কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানতো শ্বহীদ সেনা জোৱানসকলক সোঁৱৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত শ্বহীদ স্মৰণ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জনাই দেশৰ হকে পৰম বীৰত্বৰে যুঁজ দিয়া সাহসী জোৱানসকলক সোঁৱৰে। কাৰ্গিল যুদ্ধৰ গুৰুত্বৰ কথা উল্লেখ কৰি শ্ৰীআচাৰ্যই অতি প্ৰতিকূল পৰিৱেশত সেনাবাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে যুঁজ দি জয়লাভ কৰাৰ বীৰগাথাত আলোকপাত কৰে। ৰাজ্যপালগৰাকীয়ে কেপ্টেইন বিক্ৰম বাট্টা, কেপ্টেইন জিণ্টু গগৈ আৰু অন্যান্য শ্বহীদসকলৰ ত্যাগে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানত বীৰ শ্বহীদ জিণ্টু গগৈৰ মাতৃক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গোলাঘাট জিলাৰ খুমটাইত আজি দিনজোৰা কাৰ্যসূচীৰে কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয়। জাচিংফা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু শ্বহীদ জিণ্টু গগৈৰ পৰিয়ালৰ সহযোগত শ্বহীদগৰাকীৰ সমাধি ক্ষেত্ৰত এই দিৱস উদযাপন কৰা হয়। গোলাঘাট জিলাৰ প্ৰাক্তন সৈনিকসকলৰ লগতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই শ্বহীদ জিণ্টু গগৈৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনায়। কাৰ্গিল যুদ্ধৰ শ্বহীদ শিলচৰৰ নন্দচান সিংহৰ শ্বহীদবেদীত আজি মন্ত্ৰী কৌশিক ৰায়ৰ লগতে বিজেপিৰ নেতাকৰ্মী তথা জনসাধাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মাত্ৰ 22 বছৰ বয়সতে দেশ মাতৃৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদ জোৱানগৰাকীৰ মাতৃক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে 1999 চনত পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা কাৰ্গিল যুদ্ধত ভাৰতে জয়লাভ কৰাৰ আজি 26 বছৰ সম্পূৰ্ণ হৈছে। মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ৰাজ্যসভাত এই সন্দৰ্ভত উত্থাপন কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পাছত ৰাজ্যখনত 13 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হয়। এই অনুসৰি 2026 চনৰ 13 ফেব্ৰুৱাৰী পৰ্যন্ত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বাহাল থাকিব। উল্লেখযোগ্য যে গোষ্ঠীগত সংঘৰ্ষক লৈ মণিপুৰৰ পৰিস্থিতি অস্থিৰ হৈ পৰাৰ পাছত যোৱা 9 ফেব্ৰুৱাৰীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল। ইয়াৰ 4 দিন পাছতে অৰ্থাৎ 13 ফেব্ৰুৱাৰীত কেন্দ্ৰই ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰে। সংবিধানৰ নীতি অনুসৰি ৰাষ্ট্ৰপতি শাসন প্ৰথম অৱস্থাত ছমাহৰ বাবে বলবৎ কৰা হয় আৰু সংসদৰ অনুমোদন ক্ৰমে ছমাহৰ ব্যৱধানত 3 বছৰলৈ এই ম্যাদ বৃদ্ধি কৰিব পাৰি। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই আজি তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে ধুৰৰালি মেৰামতিৰ কাম কাজৰ পৰ্যালোচনা কৰে আৰু লোক নিৰ্মাণ বিভাগ তথা ঠিকাদাৰসকলক 1.5 মাহৰ ভিতৰত মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই কাম কাজৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আহোম স্বৰ্গদেউ গদাধৰ সিংহই 1687 চনত নিৰ্মাণ কৰা এই ঐতিহাসিক সম্পদ সংৰক্ষণ কৰাটো আমাৰ সমূহীয়া দায়িত্ব। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আহোম যুগৰ গৌৰৱময় নিদৰ্শনৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু পৰ্যটন বিভাগৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ লগতে আন আঁচনিসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। ডিব্ৰুগড়ত 30 অক্টোবৰৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। এই বৈঠকত বিধায়ক তেৰছ গোৱালা, জিলা আয়ুক্ত বিক্ৰম কোইৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে জিলা পৰ্যায়ৰ বিভাগীয় বিষয়াসকল উপস্থিত থাকে। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি চিচিবৰগাঁও বিধানসভা সমষ্টিৰ বৰলুঙত থকা পি এম শ্ৰী পুষ্পধৰ মেমৰিয়েল হাইস্কুলৰ গ্ৰন্থাগাৰ আৰু পৰীক্ষাগাৰ ভৱনৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যৰ বিদ্যালয়সমূহৰ ৰূপান্তৰৰ অংশ হিচাপে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে শিক্ষা বিভাগে গ্ৰহণ কৰা এই পদক্ষেপে বিদ্যালয়সমূহক সৰ্বাংগ সুন্দৰ কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এতিয়া আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।